এফেসিয়া পত্র দুই অধ্যায়। মৃত্যুর পর জীবন লাভ। পূর্বতে আপনালোক নিজ অপরাধ আর পাপবুরত মরি আছিল। এইবোৰৰ হৈতে আপনালোকে জীবন যাপন করে জগতৰ নিয়ম অনুসারে চলি আছিল। আপনালোকে আকাশৰ মন্দ শক্তির অধিকারীর অনুসরণকারী হৈ অবাধ্যতার সন্তানসকলৰ জীবনত কার্য করে থাকা অহুচি আত্মার দরে চলি আছিল। আমি সকলোৱে সময়ত মাংস আর মনের ইচ্ছার কার্য করেছিল আৰু আমাৰ মাংসিক কু অভিলাষবোৰৰ কামনা পূৰ্ণ কৰি সেই বিশ্বাস বিহীন লোকসকলৰ মাজত জীয়াই আছিলো। আমিও আন সকলোৰে নিচিনা স্বভাৱতে ঈশ্বৰৰ ক্ৰোধৰ সন্তান আছিলো। কিন্তু দয়া ধনেৰে ধনবান ঈশ্বৰে যি মহাপ্ৰেমেৰে আমাক প্ৰেম কৰিলে তাৰ কাৰণে আমি অপৰাধত মৰি থকা কালতেই খ্ৰীষ্টৰ সৈতে তেওঁ আমাক নতুন জীৱন দিলে। অনুগ্ৰহেৰে আপোনালোকে পৰিত্ৰাণ পালে। তেওঁ আমাক খ্ৰীষ্ট যীশুৰ সৈতে তুলিলে আৰু খ্ৰীষ্ট যীশুৰ সৈতে স্বৰ্গীয় ঠাইবোৰত বহুৱালে। ঈশ্বৰে এই কাম কৰিলে যাতে খ্ৰীষ্ট যীশুত আমাৰ বাবে তেওঁ যি স্নেহ তাৰ দ্বাৰাই যেন ভাবি যুগত তেওঁৰ অনুগ্ৰহৰ মহাধন যোগে যোগে প্ৰকাশ কৰিব পাৰে। তেওঁৰ অনুগ্ৰহৰ মহাধন যোগে যোগে প্ৰকাশ কৰিব পাৰে, কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই আপোনালোকে পৰিত্ৰাণ পালে। আৰু সেয়ে আমাৰ পৰা নহয়, কিন্তু সেয়ে ঈশ্বৰৰ সেই এক দান, কোনেও যেন গৰ্ব কৰিব নোৱাৰে। সেয়ে কৰ্মৰ পৰাও নহয়, কিয়নো আমি ঈশ্বৰৰ কাৰিকৰী। যিহৎ কাম ঈশ্বৰে আমাৰ কাৰণে আগে প্ৰস্তুত কৰিলে এই পথত চলিবলৈ আৰু সৎ কাম কৰিবলৈ ঈশ্বৰে আমাক খ্ৰীষ্ট যীশুত সৃষ্টি কৰিলে। খ্ৰীষ্টত এক মনত ৰাখিব যে মাংসত আপোনালোক অনাইহুদী লোক আছিল। মাংসত হাতেৰে যিসকলৰ চুন্নত কৰা হৈছে, অৰ্থাৎ যিসকলে নিজকে চুন্নত কৰা লোক বুলি কয়, তেওঁলোকে আপোনালোকক অচুন্নত লোক বুলি কয়। সেই সময়ত আপোনালোক খ্ৰীষ্টৰ পৰা পৃথক হৈ আছিল। আপোনালোক ইজৰাইলৰ নাগৰিক নাছিল। প্ৰতিজ্ঞাযুক্ত বিধানসমূহৰ লগত আপোনালোকৰ কোনো সম্বন্ধ নাছিল। আপোনালোকৰ আশা নাছিল। এই পৃথিৱীত আপোনালোক ঈশ্বৰবিহীন আছিল। আগে আপোনালোক ঈশ্বৰৰ পৰা বহুত দূৰত আছিল, কিন্তু এতিয়া খ্ৰীষ্ট যীশুত থকাৰ কাৰণে তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ অনা হ'ল। তেওঁৱেই আমাৰ শান্তি, কিয়নো তেওঁ ইহুদী আৰু অনাইহুদী উভয়কে এক কৰিলে। খ্ৰীষ্টই ক্ৰুচত নিজৰ দেহ উৎসৰ্গ কৰি আমাৰ পৰস্পৰৰ মাজৰ ঘৃণা আৰু শত্ৰুতাৰ প্ৰাচীৰ ভাঙি পেলালে। খ্ৰীষ্ট যীশুৱে সমস্ত জ্ঞান আৰু বিধান লোপ কৰিলে যাতে দুই দলৰ পৰা তেওঁ এক নতুন লোকৰ সৃষ্টি কৰিব পাৰে আৰু তাৰ দ্বাৰাই শান্তি স্থাপন হয়। তেওঁলোকৰ মাজত থকা শত্ৰুতাৰ অৱসান ঘটাই ক্ৰুচৰ দ্বাৰাই উভয় পক্ষক এক দেশত ঈশ্বৰে সৈতে মিলন কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিলে। এইবাবেই খ্ৰীষ্টই আহি আপোনালোক যিসকল দূৰৈত আছিল তেওঁলোকৰ আগতো শুভবাৰ্তা তেওঁৰ শান্তি প্ৰচাৰ কৰিলে আৰু যিসকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্ৰচাৰ কৰিলে, কিয়নো খ্ৰীষ্টৰ মাধ্যমেদি আমি উভয় পক্ষৰ লোক এক আত্মাৰে পিতৃৰ ওচৰলৈ যাবৰ বাবে অধিকাৰ পালোঁ। হে অনাইহুদীসকল, আপোনালোক এতিয়াৰে পৰা পুনৰ অতিথি বা বিদেশী নহয়, কিন্তু ঈশ্বৰৰ পবিত্ৰ লোকৰ সৈতে আপোনালোকো সহ নাগৰিক আৰু ঈশ্বৰৰ পৰিয়াল স্বৰূপ হৈছে। এইবোৰৰ ভিত্তিমূল পাচনি আৰু ভাৱবাদীসকল। খ্ৰীষ্ট যীশু স্বয়ং সেই ভিত্তিমূলৰ চুকৰ প্ৰধান শিল, আৰু সেই ভিত্তিমূলৰ ওপৰতে আপোনালোক গঠা হৈ আছে। যীশুৰ শক্তিত ঈশ্বৰৰ পৰিয়ালৰ সকলো গাঁথনি একেলগে সংলগ্ন হৈ প্ৰভুৰ কাৰণে এক পবিত্ৰ গৃহস্বৰূপে বৃদ্ধি পাইছে। তেওঁতে আপোনালোক একেলগে গঠা হৈ আত্মাত ঈশ্বৰৰ এক আৱাসৰূপে গঢ়ি উঠিছে।